এয়া আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি অসম আগমন। প্ৰধানমন্ত্ৰীৰ প্ৰায় 15,600 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি বিয়লি নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন। নগাঁও জিলাৰ কামপুৰ যমুনামুখৰ মাজৰ চাংজুৰাইত চাইৰাং নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টা বনৰীয়া হাতীৰ মৃত্যু আৰু অনুসূচিত জনজাতিৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন আহ্বান। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 15,600 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে আজি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। 4,000 কোটি টকা ব্যয় সাপেক্ষে এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু, ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। তেওঁ লগতে টাৰ্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে বৃহৎ ৰোড শ্ব'ৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছত বৰঝাৰত ৰাজহুৱা সভাত দিবলগীয়া ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিয়লি 3:45ৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠান মহাবাহু শাখাৰ মিডিয়াম ৱেভ আৰু FM বেণ্ডত প্ৰচাৰিত হোৱাৰ লগতে ৰাজ্যৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। আমাৰ বাতৰি বুলেটিনকে ধৰি কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠানসমূহ নিউজ অন AIR এপযোগে প্ৰচাৰিত হ'ব। শ্ৰীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰিষ্কাৰপে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদবেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত কাইলৈ নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউন ফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মন্ত্ৰী বিমল বৰাই আজি জনসভাস্থলী পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে। নগাঁও জিলাৰ কামপুৰ যমুনামুখৰ মাজৰ চাংজুৰাই ৰেলপথত আজি পুৱতি নিশা 2:17 নামনিমোৱা চাইৰাং নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু 1টা আহত হয়। এই দুৰ্ঘটনাত ৰেলখনৰ ইঞ্জিনসহ 5টা ডবা লাইনৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাকে ৰেলপথ অতিক্ৰম কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। নগাঁও সংমণ্ডলৰ বন বিষয়া সুভাষ কদমে ঘন কুঁৱলীৰ বাবে চাংজুৰাইত এই অঘটনটো ঘটে বুলি প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত 2টা দঁতাল হাতী আৰু 1জনী গৰ্ভৱতী হাতীকে ধৰি 5জনী মাইকী হাতী আছিল। দুৰ্ঘটনা সন্দৰ্ভত এগৰাকী ৰেল বিষয়াই এইদৰে কয়।
বন বিভাগে আমাক যি খবৰ দিছিলে সেয়া ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ মান আগত তাতে হাতী দেখা গৈছিল বুলি তেনেকুৱা খবৰ
দুৰ্ঘটনা সংঘটিত স্থানত দিয়া নাছিল।
এই
বন বিভাগে কৈছে যে আপোনালোকক খবৰ দিয়া হৈছিলে বুলি
আমাক খবৰ দিছিলে, কিন্তু সেয়া আন এটা যোনটো ইয়াৰ পৰা 10 কিলোমিটাৰ মান আগত। সাধাৰণতে আমাক যি লোকেশ্যনৰ বিষয়ে খবৰ দিয়া যায় আমি সেইখিনি লোকেশ্যন প্ৰায় 2-3 লোকেশ্যন থাকে, তাত আমি স্পীড ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ। 30 KMPHৰ স্পীড ৰেষ্ট্ৰিকশ্যন লগাওঁ, লগতে মানে এলাৰ্ট থাকে, লোক পাইলটৰ এলাৰ্ট থাকে, সেইখিনি কৰা হয়। কিন্তু এই ঠাইৰ বিষয়ে সঠিকভাৱে
এই যি বৰ্তমান মুকলি কৰা হৈছে কিমান সময় লাগিব চাগে
এয়া আমি চেষ্টা কৰি আছো আজি গধূলিলৈকে কৰিবৰ বাবে। ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে আৰু ইয়াতে আমি জেক লগাই পেলাই যিকেইটা লাঞ্চ লাইন চুটৰ কোচ আছে এইকেইটা পুনৰ ৰেল লাইনত উঠাই তাৰপিছত আমি চলাব। আজি গধূলিলৈকে
চাৰিটা কিমান আবদ্ধ হৈ আছে ট্ৰেইন এতিয়া বৰ্তমান মুহূৰ্তত?
বৰ্তমান মুহূৰ্তত আমাৰ এটা লাইন, এইটো লাইন ক্লিয়াৰ আছে, এইটো লাইনেদি আমি ৰেল চলাচল কৰিব পাৰিম। কিন্তু বৰ্তমান ৰেল চলাচল আমি এখন গাড়ী ইতিমধ্যে চলালো আৰু গাড়ী চলিব, কিন্তু কিছু লোকেল ট্ৰেইন যিখিনি আমাৰ মানে লং ডিষ্টেঞ্চ ট্ৰেইনবোৰ আমি চলাই আছো, লোকেল ট্ৰেইন কেইখনমান বাতিল কৰা হৈছে আৰু আমি চেষ্টা কৰিম গধূলিলৈকে এইটো ক্লিয়াৰ হৈ গ'লে যাতে আৰু আমি মেক্সিমাম ট্ৰেইন আমি চলাব পাৰোঁ।
ঘটনাৰ খবৰ পোৱা মাত্ৰে ৰেল বিভাগ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁলোকে তৎপৰতাৰে কাম আৰম্ভ কৰি ৰেলপথছোৱা মুকলি কৰে। নগাঁও আৰক্ষীয়ে কালি চলচলিত অভিযান চলাই চাইবাৰ অপৰাধৰ লগত জড়িত মহিলাসহ দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰে। অপৰাধী দুজন ইছমিনা আহমেদ আৰু আছাদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে অপৰাধী দুজনৰ পৰা 358খন চিম কাৰ্ড, 8টা মোবাইল ফোন আৰু এটা লেপটপ জব্দ কৰিছে। আৰক্ষীয়ে লোক দুজনক জেৰা কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ 7খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। আফ্ৰিকান চোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা 16 নৱেম্বৰৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু দৰং জিলাত গাহৰি মাংস বিক্ৰীৰ লগতে গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছিল। শেহতীয়াকৈ নমুনা পৰীক্ষাত আফ্ৰিকান চোৱাইন ফিভাৰ ঋণাত্মক হোৱাত মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে আন্তঃজিলা গাহৰি সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব। ইপিনে বহিৰাজ্যৰ পৰা চাৰ্টিফাইড গাহৰি সৰবৰাহ কৰিব পাৰিব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ ফলত এই জিলাসমূহত ব্যাপক হাৰত গাহৰি নিধন কৰাৰ ফলত গাহৰি পালকসকল সমস্যাৰ সন্মুখীন হয়। ধেমাজি জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে পূৰ্বে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰাত গাহৰি পালকসকলে সকাহ পাইছে। এই সন্দৰ্ভত জিলা প্ৰশাসনে কালি আন এখন জাননীযোগে ব্যৱসায়ীসকলে বজাৰত পুনৰ গাহৰি মাংস বিক্ৰী কৰিব পাৰিব বুলি জনোৱা হৈছে। ৰাজ্যৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অথবা প্ৰাদেশিককৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্ৰ আহানৰ কথা প্ৰকাশ কৰিছে। পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় 50,000 টকাৰ কম হোৱা ছাত্ৰ ছাত্ৰীসকলে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। অহা 30 নৱেম্বৰৰ ভিতৰত আবেদন পত্ৰসমূহ নিজ নিজ শিক্ষানুষ্ঠানত জমা দিব লাগিব। অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলে বছৰি 1,200 টকাকৈ জলপানী লাভ কৰিব। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ ডিব্ৰুগড় জিলাৰ সংবাদদাতা যাদৱ গগৈয়ে। অনুষ্ঠানটো নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৰস মেলা কাইলৈৰ পৰা 30 নৱেম্বৰলৈকে তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'ব। সৰস মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ হস্তশিল্প, মৃৎশিল্প, কাঠ শিল্প সামগ্ৰীকে ধৰি খাদী টেৰাকোটা সামগ্ৰীৰ 25খন বিশেষ বিপণী থাকিব। তদুপৰি অসমৰ মুগা শিল্প, জিআই টেগযুক্ত পানী মেটেকাৰ সামগ্ৰী, বাঁহ বেতৰ সামগ্ৰী, মুখা শিল্প, থলুৱা খাদ্য আৰু অন্যান্য হস্তনিৰ্মিত সামগ্ৰীৰ বিপণী থাকিব। মেলাৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্য আৰু ৰন্ধন প্ৰতিযোগিতা, সংগীত, নৃত্য, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি অসম আগমন। প্ৰধানমন্ত্ৰীৰ প্ৰায় 15,600 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজি বিয়লি নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন। নগাঁও জিলাৰ কামপুৰ যমুনামুখৰ মাজৰ চাংজুৰাইত চাইৰাং নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টা বনৰীয়া হাতীৰ মৃত্যু আৰু অনুসূচিত জনজাতিৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন আহ্বান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40